والتين والزيتون
خبطتين أرو زيتونور
وطور سينين
خبط سيناي بربطر
وهذا البلد الأمين
خبط أي نيرابط نغرر
لقد خلقنا الإنسان في أحسن تقويم
নিশ্চয় আমি মানুহক সর্বোত্তম গঠনত সৃষ্টি কৰিছো
ثُمَّ رَدَدْنَاهُ أَسْفَلَ سَافِلِينَ
তাৰ পিছত আমি তাক হীনতৰ একেবাৰে নিম্ন স্তৰত উভতাই দিছো
إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَلَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍ
কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান এতেকে হে মানৱ ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলিলে মহান আল্লাহ বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে